বাতৰি সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে নিযুক্তি মেলাই যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু তেওঁলোকক বিকশিত ভাৰত গঢ়াৰ প্ৰক্ৰিয়াৰ অনুঘটক কৰি তোলাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে সূচাইছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বিমান দুৰ্ঘটনাৰ তদন্ত সংস্থাই 12 জুনত আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাৰ 15 পৃষ্ঠাজোৰা প্ৰাৰম্ভিক প্ৰতিবেদন মুকলি কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি মেঘালয়ত 1,87,81,00,00,000 টকা ব্যয় সাপেক্ষ ভালেমান ৰূপান্তৰকাৰী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভাৰতে সন্ত্ৰাসবাদ প্ৰতিহতকৰণ বিষয়ত যৌথ কাৰ্যগোটৰ জৰিয়তে 26খন দেশক সংযুক্ত কৰি বিশ্ব শান্তি আৰু সুৰক্ষাৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। আৰু লৰ্ডছ টেষ্টত ভাৰতে কালি প্ৰথম ইনিংছত 3টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 145 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিছে। নিযুক্তি মেলাই যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু তেওঁলোকক বিকশিত ভাৰত গঢ়াৰ প্ৰক্ৰিয়াৰ অনুঘটক কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে সূচাইছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীৰ মাজত নিযুক্তিপত্ৰ বিতৰণ কৰাৰ পাছত 16 নিযুক্তিমেলাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে কয়। তেওঁ কয় যে সমগ্ৰ বিশ্বই সম্প্ৰতি ভাৰতৰ জনগাঁথনি আৰু গণতন্ত্ৰৰ অপাৰ শক্তিৰ কথা স্বীকাৰ কৰিছে। নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক অভিনন্দন জনাই শ্ৰীমোদীয়ে কয় যে চৰকাৰৰ নিযুক্তি মেলা উদ্যমৰ জৰিয়তে লাখ লাখ যুৱক যুৱতীয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অধীনত স্থায়ী নিযুক্তি লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে এই যুৱক যুৱতীসকলে সম্প্ৰতি ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ লৈছে। দেশত ষ্টাৰ্টআপ প্ৰতিষ্ঠান উদ্ভাৱন আৰু গৱেষণাৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তোলা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত দেশত যুৱ প্ৰজন্মৰ সামৰ্থ্য বৃদ্ধি হৈছে। তেওঁ কয় যে চৰকাৰে ব্যক্তিগত খণ্ডত কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে আৰু এই উদ্দেশ্যে কৰ্মসংস্থাপন আধাৰিত উদগনি আঁচনিত অনুমোদন জনোৱা হৈছে। তেওঁ লগতে কয় যে এই উদ্যমৰ বাবে চৰকাৰে প্ৰায় 1,00,000 টকা আবণ্টন দিছে আৰু এই উদ্যমৰ জৰিয়তে প্ৰায় 3.5 কোটি কৰ্মসংস্থাপন সৃষ্টি হৈছে বুলি আশা কৰা হৈছে। নিৰ্মাণ খণ্ড দেশৰ অন্যতম শক্তি বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই খণ্ডত কৰ্মসংস্থাপনৰ অলেখ সুযোগ সৃষ্টি কৰা হৈছে। তেওঁ কয় যে নিৰ্মাণ খণ্ডৰ প্ৰসাৰৰ বাবে এইবাৰৰ বাজেটত নিৰ্মাণ অভিযানৰ বিষয়ে ঘোষণা কৰা হৈছে। তেওঁ কয় যে অকল উৎপাদন আধাৰিত উদগনি আঁচনিৰ অধীনত সমগ্ৰ দেশৰ 11,00,000ৰো অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা হৈছে। তেওঁ কয় যে দেশত সম্প্ৰতি 11,00,000 কোটি টকা মূল্যৰ বৈদ্যুতিক আহিলাপাতিৰ উৎপাদন হৈ আছে। প্ৰতিৰক্ষা আহিলাপাতিৰ নিৰ্মাণৰ ক্ষেত্ৰত দেশে নতুন অভিলেখ গঢ়িছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ 1,25,00,000 কোটি অতিক্ৰম কৰিছে। আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থাই অলপতে জাৰি কৰা এখন প্ৰতিবেদনৰ উদ্ধৃতিৰে শ্ৰীমোদীয়ে কয় যে বিগত দশকত দেশৰ 90 কোটিৰো অধিক জনসাধাৰণক কল্যাণমূলক আঁচনিৰ আওতালৈ অনা হৈছে। বিশ্ববেংকৰ লেখীয়া গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে বৰ্তমান ভাৰতৰ প্ৰশংসা কৰিবলৈ লৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰত বিশ্বৰ সৰ্বাধিক ক্ষমতা থকা দেশসমূহৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হৈছে। নিযুক্তিপত্ৰ বিতৰণৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি দেশৰ 47টা স্থানত আজি নিযুক্তি মেলাৰ আয়োজন কৰা হয়। নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, কৰ্মচাৰী আৰু ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, ৰাজহ বিকাশ, ডাক বিভাগ আৰু উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয়ে এই বিভাগত যোগদান কৰিব। নিযুক্তি মেলাৰ জৰিয়তে বৰ্তমানলৈকে দেশত 10,00,000ৰো অধিক নিযুক্তিপত্ৰ বিতৰণ কৰা হৈছে। বিমান দুৰ্ঘটনা তদন্ত সংস্থাই 12 জুনত আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাৰ 15 পৃষ্ঠাজোৰা প্ৰাৰম্ভিক প্ৰতিবেদন যোৱা নিশা মুকলি কৰে। 260গৰাকী লোকৰ প্ৰাণ কাঢ়ি লোৱা দুৰ্ঘটনাটোৰ ঘটনাক্ৰম আৰু ইঞ্জিনৰ আচৰণৰ পৰীক্ষণ কৰা এই প্ৰতিবেদনত ইঞ্জিনৰ সৈতে ইন্ধন যোগান বিচ্ছিন্ন হোৱা বুলি কোৱা হৈছে। প্ৰতিবেদনখনত এয়াৰ ইণ্ডিয়াৰ AY171 বিমানখনে উৰা মৰাৰ পাছত মাত্ৰ 1 ছেকেণ্ডৰ ব্যৱধানত 2টা ইঞ্জিন বন্ধ কৰাৰ বাবে শোকাবহ দুৰ্ঘটনাটো হোৱা বুলি কোৱা হৈছে। প্ৰাৰম্ভিক তদন্ত প্ৰতিবেদন অনুসৰি ককপিট ভইচ ৰেকৰ্ডাৰত বিমানখনৰ এগৰাকী পাইলটে আনগৰাকী পাইলটক তেওঁ কিয় ইঞ্জিনলৈ ইন্ধন যোগান বন্ধ কৰি দিলে বুলি প্ৰশ্ন কৰা শুনা গৈছে। ইয়াৰ উত্তৰত আনগৰাকী পাইলটে তেওঁ কৰা নাই বুলি দিয়া উত্তৰো ভইচ ৰেকৰ্ডাৰত বন্দী হৈছে। বিমান দুৰ্ঘটনাৰ তদন্ত সংস্থাটোৱে পাছত ইন্ধন নিয়ন্ত্ৰণৰ ছুইচ অন কৰা হৈছিল যদিও এটা ইঞ্জিনৰ মন্থৰণৰ প্ৰক্ৰিয়া বন্ধ কৰিব পৰা হোৱা নাছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি মেঘালয়ত 1,87,81,00,00,000 টকা ব্যয় সাপেক্ষ ভালেমান ৰূপান্তৰকামী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্বিলঙৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ কলা আৰু সংস্কৃতি কেন্দ্ৰ লাৰিটিত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ নেতৃত্বত হোৱা মেঘালয়ৰ নিৰন্তৰ বিকাশ আৰু ৰাজ্যখনে প্ৰদৰ্শন কৰা সাহসী দৃষ্টিভংগীক ভূয়সী প্ৰশংসা কৰে। শ্ৰীমতী সীতাৰমণে কয় যে মেঘালয়ে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্যৰ অধীনত আবণ্টিত 5,400 কোটি টকাৰ পূৰ্ণ ব্যৱহাৰ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেইবাখনো ৰাজ্যই আবণ্টিত ধনৰাশিৰ পূৰ্ণ ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছে যদিও মেঘালয়ে এই ক্ষেত্ৰত সাফল্য অৰ্জন কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সবলীকৰণ, সুদৃঢ়কৰণ আৰু পৰিৱৰ্তনৰ হকে কাম কৰি আহিছে। 2014 চনৰ পৰা মেঘালয়ত 540 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হৈছে আৰু অপ্তিকেল ফাইবাৰেৰে সংযুক্ত এলেকা 5 গুণ বৃদ্ধি হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে জলজীৱন মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি যোজনা আৰু স্বচ্ছ ভাৰত অভিযানৰ দৰে আঁচনিসমূহৰ ক্ষেত্ৰত দেখুওৱা প্ৰদৰ্শনৰ বাবে ৰাজ্যখনৰ ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী কনৰাড কে চাংমায়ো অংশগ্ৰহণ কৰে। ভাৰতে সন্ত্ৰাসবাদ প্ৰতিহতকৰণ বিষয়ত যৌথ কাৰ্যগোটৰ জৰিয়তে 26খন দেশক সংযুক্ত কৰি বিশ্ব শান্তি আৰু সুৰক্ষাৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ 2024 বৰ্ষৰ প্ৰতিবেদন অনুসৰি এই আলোচনাৰ পৰা সন্ত্ৰাসবাদৰ বৰ্ধিত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ প্ৰয়াসৰ কথা স্পষ্ট হৈ পৰিছে। ভাৰতে সন্ত্ৰাসবাদ সন্দৰ্ভত বিমষ্টেক, G20, এছিয়ান আঞ্চলিক মঞ্চ, ছাংহাই সহযোগিতা সংস্থা, ব্ৰিক্ছ, ইউৰোপীয় সংঘ, বিত্তীয় ব্যৱস্থা কাৰ্যবাহিনী আৰু কোৱাৰ্ড ৰাষ্ট্ৰগোষ্ঠীৰ দৰে আঞ্চলিক আৰু বহুপাক্ষিক সংস্থাসমূহৰ সৈতে সহযোগিতাৰে কাম কৰি আছে বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। যুটীয়া কাৰ্যগোটে আমেৰিকা যুক্তৰাষ্ট্ৰ, কাজাখস্তান, ফ্ৰান্স, ইউৰোপীয় সংঘ, ব্ৰিটেইন, জাপান, অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া, ছৌদি আৰৱ আৰু ৰাছিয়াৰ সৈতে সন্ত্ৰাসবাদ প্ৰতিহতকৰণ সন্দৰ্ভত বৈঠকত মিলিত হৈছে। ভাৰতে চীনৰ বেইজিঙত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ আঞ্চলিক সন্ত্ৰাসবাদ প্ৰতিৰোধী পৰিকাঠামোৰ আইনী বিশেষজ্ঞ গোটৰ বৈঠকতো অংশগ্ৰহণ কৰিছে। ভাৰতে বিমষ্টেকৰ নিচাজাতীয় ঔষধ আৰু মানসিক বিসংগতিৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ অবৈধ সৰবৰাহ প্ৰতিৰোধী উপগোটৰ 8ম বৈঠক নতুন দিল্লীত আয়োজন কৰা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ছিংগাপুৰত অনুষ্ঠিত বিত্তীয় ব্যৱস্থা কাৰ্যবাহিনীৰ কাৰ্যকৰী গোটৰ বৈঠক আৰু পূৰ্ণাংগ অধিৱেশনৰ ভাৰতৰ উমৈহতীয়া মূল্যায়ন প্ৰতিবেদন গ্ৰহণ কৰা হয় আৰু সেই অনুসৰি নিয়মীয়া পুনৰীক্ষণ শাখাত অন্তৰ্ভুক্ত কৰা হয়। প্ৰতিবেদনত নাইৰবীত অনুষ্ঠিত গোলকীয় সন্ত্ৰাসবাদ প্ৰতিৰোধী মঞ্চৰ বহু আঞ্চলিক গোটৰ বৈঠক আৰু সমন্বয় কমিটীৰ 23সংখ্যক বৈঠকতো ভাৰতে ভাগ লয়। ভাৰতে ৰাষ্ট্ৰসংঘতো সন্ত্ৰাসবাদক সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে আৰু বিশ্ব সংস্থাটোত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৰ্বাত্মক বহুপাক্ষিক ব্যৱস্থাৰ পোষকতা কৰি আহিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্ৰিকেট টেষ্ট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন টেষ্টত ভাৰতে কালি নিজৰ প্ৰথম ইনিংছত 3টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 145 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে ঘৰুৱা দল ইংলেণ্ডে কালি প্ৰথম ইনিংছত 8টা উইকেট হেৰুৱাই 387 ৰাণ সংগ্ৰহ কৰে। ভাৰত বৰ্তমান 242 ৰাণত পিছপৰি আছে। কালি দ্বিতীয় দিনা ভাৰতৰ জছপ্ৰীত বুমৰাই 5টা উইকেট দখল কৰে। নিজৰ প্ৰথম ইনিংছত ভাৰতৰ যশস্বী জয়ছোৱালে মাত্ৰ 13 ৰাণ কৰি আউট হয় যদিও কে এল ৰাহুল আৰু কৰুণ নায়াৰৰ যুটীটোৱে 50 ৰাণৰ বৰঙণি আগবঢ়ায়। নায়াৰে 40 ৰাণ কৰি আউট হয়। অধিনায়ক শুভমন গিলেও 16 ৰাণ কৰি বিদায় ল'বলগীয়া হয়। কালি খেলৰ সামৰণি পৰলৈকে কে এল ৰাহুল আৰু উপ অধিনায়ক ঋষভ পণ্টে খেলি আছিল। 5খনীয়া এই টেষ্ট শৃংখলাত 2টা দলে এতিয়ালৈকে 1-1 ফলাফলত সমতা স্থাপন কৰি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নিযুক্তি মেলাৰ যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু তেওঁলোকক বিকশিত ভাৰত গঢ়াৰ প্ৰক্ৰিয়াৰ অনুগত কৰি তোলাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে সূচাইছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বিমান দুৰ্ঘটনা তদন্ত সংস্থাই 12 জুনত আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাৰ 15 পৃষ্ঠাৰ প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছে আৰু লৰ্ডছ টেষ্টত ভাৰতে কালি প্ৰথম ইনিংছত 3টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 145 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি